মই মৰম কৰা দেশ মানুহবিলাকৰ আপোনাৰ সবকে সালাম কৰি আছে আৰু একবাৰ মন লগা কথা কৰিবলৈ আপোনাৰ খান মাজতে আহিবলৈ সময় পাইছে। পুৰা চাউথে মানুহবিলাক ওনাম ফেষ্টিভেল মানি আছে আৰু যোৱাকালি পুৰা দেশে ৰক্ষাবন্ধন মানাইছে। ভাৰত চৰকাৰৰ পৰা ছ'চিয়েল ছিকিউৰিটি নিমিত্তে নতুন নতুন প্লান্ছ সব মানুহখন নিমিত্তে বনাই কিনে আছে। মই খুচি আছে কি চলৰ পৰা ইটো প্লান্ছবিলাকে মানি লৈছে। মই পৰা একটা ছোট অনুৰোধ কৰিছিলে কি ৰক্ষাবন্ধন লগা ফেষ্টিভেলতে আমাৰ খান বুইনীবিলাকে ইটো ছিকিউৰিটি প্লান দিব। মই লগতে যোনটো বেছি বেছি জানকাৰী আহিছে কি প্লান চুৰু হৈ যোৱা দিন পৰা এতিয়ালৈকে 11 কৰোৰ পৰিবাৰ ইটো প্লানতে থাকি আছে আৰু মই ইটো জানকাৰী বি পাইছে কি 0.5 লাখ নিচিনা আমা আৰু বুইনীবিলাক বি পাইছে। এইটোকে মই বেছি ভাল চাইন ভাবে। মই সব আমা আৰু বুইনী খানকে ৰক্ষাবন্ধন লগা ফেষ্টিভেল লগা বেছি বেছি শুভকামনা দি আছে। আজি মই আপোনাৰ খান লগতে কথা কৰি আছে জন ধন যোজনা 1 সাল আগতে মই হাতে লৈছিলে যোনটো কাম 60 সালতে হোৱা নাই। এইটো কাম ইমান কমটি সময়তে হ'ব নেকি বেছি সৱালো থাকিছে। হ'লে বি মই আজি খুচি আছে কি এইটো প্লানকে চুৰু কৰাৰ পৰা চৰকাৰ আৰু বেংক চব লগা অৰ্গেনাইজেশ্যনছ মন দি কিনে কৰিছে সফল হৈছে আৰু এতিয়া তাক মই জানিয়া হিচাপতে 18 কৰোৰ 25 লাখ নিচিনা বেংক একাউণ্ট খুলি যাইছে। মই গৰীব মানুহখন লগা ধন পাতি বি থাকিছে। হ'লে বি গৰীব মানুহখান ছেভিং কৰি কিনে 22,000 কৰোৰ জমা কৰিছে। ইকনমি লগা আচল ধাৰা বেংকিং এৰিয়া বি আছে আৰু ইটো এৰেঞ্জমেণ্ট গৰীব লগা ঘৰ তাক পুঞ্চিবলৈ বেংক মিত্ৰা লগা প্লান কিবি জৰুৰী দিছে। আজি 1,25,000 পৰা বেছি বেংক মিত্ৰা পুৰা দেশতে কাম কৰি আছে। নজৱান মানুহ খান বি ৰোজগাৰ পাইছে। আপোনাৰ খান ইটো জানি কিনে খুচি হ'ব কি ইটো 1 সালতে বেংকিং ছেক্টৰ ইকনমি আৰু গৰীব মানুহবিলাকে মিলাবলৈ 1,31,000 ফাইনেন্সিয়েল লিটাৰেচি কেম্প লগাই কিনে আছে। খালি একাউণ্ট খুলি কিনে বহিবলৈ নহয় আৰু এতিয়াতো ইটো কিমান হাজাৰ মানুহ এইটো জন ধন যোজনা হিচাপে অভাৰড্ৰাফ্ট ল'বলৈ বি পাৰি আছে আৰু তাৰ খান গৰীব মানুহবিলাক বেংক পৰা পইচা পাব পাৰে এইটো বিশ্বাস হৈ যাইছে। যোন মানুহবিলাক ইটো প্লানতে আছে সবকে সালাম দি আছে আৰু বেংক একাউণ্ট খুলিয়া সব গৰীব পৰা গৰীব ভাই বইনীকে বি অনুৰোধ কৰি আছে কি আপোনাৰ খান বেংক লগতে ৰেজিষ্টাৰ ভাঙিবলৈ নাদিবি। বেংক আপোনাৰ খান লগা আছে এইটোকে আপোনাৰ খান ছাৰিব নালাগে। মই বেংকে আপোনাৰ খানতক আনি দিছে। এতিয়া এইটোকে ধৰি কিনা ৰাখিয়াটো আপোনাৰ খান লগা কাম আছে। আমাৰ সব লগা বেংক একাউণ্ট এক্টিভ হ'ব লাগে আপোনাৰ খান জৰুৰী কৰিব মই বিশ্বাস আছে। যোৱা দিন খানতে গুজৰাটে হৈ যোৱা ঘটনা খান পুৰা দেশ লগা শান্তি লৈ লৈছে। হ'লে বি ইমান কমটি সময়তে গুজৰাট লগা ভাই বইনী খান পৰা চিটুৱেশ্যনকে চম্ভাল দিছে। চিটুৱেশ্যনকে বিয়া হৈ যোৱাৰ পৰা ৰখিবলৈ এক্টিভ ৰোল লৈছে। ইটোৰ পৰা একবাৰ আৰু গুজৰাটে শান্তি আহি যাইছে। শান্তি একটা ব্ৰাডাৰহুড লগা ৰাস্তাহে আচল আছে আৰু ডিভেলপমেণ্ট লগা ৰাস্তাহে একসাথ মিলি কিনে আগে বাঢ়িবলৈ আছে। ডিভেলপমেণ্টহে আমাৰ খান লগা প্ৰব্লেম লগা চলিউশ্যন আছে। যোৱা দিন খানতে মই চুফি খান লগা স্কলাৰ্ছ লগতে লগ পাবলৈ সময় পাইছে। তাৰ খান লগা কথা শুনিবলৈ পাইছে আৰু যোনটো এক্সপিৰিয়েঞ্চ পৰা জেনিকা হিচাপ পৰা মই তাৰ খান লগা কথা শুনিবলৈ পাইছে। একটা পিনে কোনোবা গানা শুনিয়া নিচিনা থাকিছে। মইকে তাৰ খান লগা কথা কৰাটো শুনি কিনে বেছি ভাল লাগিছে। চায়েদ দুনিয়াতে ইছলাম লগা আচলি ৰূপকে আচলি তাৰিকা পৰা পুঞ্চাবলৈ চব পৰা বেছি জৰুৰী হৈ কিনে আছে। মইকে এইটো বিশ্বাস আছে কি চুফি কষ্টম যোনটো মৰম আৰু মানুহখান নিমিত্তে ভাল কৰিয়া ভাল ভাবিয়া লগতে জুৰি কিনা আছে তাৰ খান এইটো চানদেজকে দূৰ দূৰ তাক পুঞ্চাব যোনটো মানুহ জাতিকে লাভ হ'ব আৰু ইছলাম কিবি কৈ আছে কি আমাৰ খান যোনটো ধৰ্ম মানি লবি কেতিয়াবি চুফি কাষ্টমকে আহিয়া দিন খানতে মই একটা সময় পাবলৈ আছে আৰু ইটো ইনভিটেশ্যনকে মই গুটলাক মানে ভাৰতে দুনিয়া লগা বেছি দেশ লগা বুদ্ধিষ্ট স্কলাৰ্ছ খান বোধ গায়াতে আহিবলৈ আছে আৰু মানুহ জাতি খান ওপরে কথা পাত্রা করবলে আছে। ভারত লাগা পইলা প্রাইম মিনিস্টার পণ্ডিত নেহরুবি বোধ গায়াতে যাইছিলে। মই নিমিতে ইটু একদম আনন্দ লাগা সময় আছে কি মই দুনিয়া ভর লাগা স্কলার্স খান লগতে বোধ গায়া যাবলে সময় পাবলে আছে। মই লাগা মরম লাগিয়া কিষাণ ভাই বুইনি খান, মই আরো একবার আপনার খানকে আজি আমার মন লাগা কথা কবলে মন আছে। মই পহলাবি মান কি বাতে এইটো সাবজেক্টকে লই কিনা আহিছিলে। আপনার খান পার্লামেন্টে হইলেবি সোশ্যাল গ্যাদারিংস মান কি বাত এইটো খান সবচেয়ে শুনিছে হবলা। মই সদায় একটা কথাহে কই আছে কি যুন্তু ল্যান্ড একুইজিশন অ্যাক্ট নিমিতে আর্গুমেন্ট চলি আছে, এইটো সাবজেক্টে সরকার লাগা মন খোলা আছে, কিষাণ মানুখান লাগা ভাল নিমিতে যুন্তু বি সাজেশনস আছে মই লবলে তৈয়ার আছে, এইটো বার বার মই কই থাকে। হলে বি আজি মই আমার কিষাণ ভাই বইনি কে এইটো কবলে আছে কি ল্যান্ড একুইজিশন অ্যাক্টে ইম্প্রুভমেন্ট লাগা কথা স্টেটস পৰা আহিছে, সবকে লাগিছে কি বস্তি খান্তে গরিব কিষাণ লাগা ভাল করবলে খেতি তাক পানি পুঞ্চাবলে কারণে পোস লাগাবলে আছে, বস্তি কারণে রাস্তা বানাবলে আছে, বস্তি লাগা গরিব নজওয়ান মানুখানকে রোজগার কারণে তৈয়ারি করবলে আছে। তো আমার খান এইটো সব হে ইম্প্রুভমেন্ট লাগা প্রপোজালটো আহিছে। হলেবি মই এইটো দেখিছে কি কিষাণ ভাই বইনীৰ ভিতৰতে বেছি মিছা মিছি কথা ওলাই কিনা তাৰ খানকে ভয় খেলাই দিছে। হলেবি এনেকা নহ'ব লাগে। মই লগা দেশতে মই নিমিতে সব লগা আৱাজ জৰুৰী আছে। হলেবি কিষাণ খান লগা আৱাজটো সব পৰা জৰুৰী আছে। আমাৰ খান পৰা এটা অৰ্ডিনেন্স পাছ কৰিছিলে আহিয়া কালি 31 আগষ্টে অর্ডিনেন্স লাগা লিমিট খতম হৈ আছে। আনি কিনা আজিহে শুরু করে আছে কিষাণ বিলাকে নোকসান না হবলে। এইটো কারণে যুন্তু 13 পয়েন্টস কে শুরু করা পইলা কানুনতে বাকি থাকিছে। আজি আমার খান পুরা করি কিনা আছে কি মই লাগা কিষাণ ভাই আর বইনী খানকে এইটো বিশ্বাস দি আছে কি আমার খান নিমিরে জয় জওয়ান জয় কিষাণ স্লোগান হে নহয় কিনা, এইটো আমার খান নিমিতে মন্ত্র আছে বস্তি গরিব কিষাণ লাগা ওয়েলফেয়ার। এইটো কারণে মই 15 আগস্ট দিনতে এইটো কইছিলে কি খালি এগ্রিকালচারাল সেকশন হে নহয় কিনা এগ্রিকালচার আর কিষাণ ওয়েলফেয়ার সেকশন বি বানাই দিব যুন্তু মই খান জলদি পৰা আগে বাড়ি দি আছে। মই লাগা কিষাণ ভাই বইনি এতিয়া একো ডাউট আৰু ভয় নাথাকিবলৈ নালাগে। মই আৰু বি একটা কথা ক'বলৈ মন আছে, দুইদিন আগে 1965 লগা ৱাৰ হৈ যা 50 ইয়েৰ্ছ পূৰা হৈছে। যেতিয়া যেতিয়া 1965 ৱাৰ লগা কথা আহে তো লাল বাহাদুৰ শাস্ত্ৰীকে মনতে আহে, জয় জৱান জয় কিষাণ মন্ত্ৰ বি ইয়াত আহি যায়। এইটো লগতে ভাৰত লগা ট্ৰাই কালাৰ ফ্লেগকে উটু লগা প্ৰাইড ৰাখিয়া মানুহখান মাৰ্টিয়াৰ্ছ খান চবকে ইয়াত আহিয়ে একদম নেচাৰেল আছে। 65 লগা ৱাৰ্ডে আমাৰ খান লগা চব জিতিয়া দিয়া জিতাই দিয়া মানুহখানকে মই চালাম দি আছে। এনেকা পইলা লগা ঘটনা খান পৰা হে আমাৰ খান ইনস্পিৰেশ্যন পাই থাকে। যেনেকা যোৱা সপ্তাহতে মই চুফি মানুহবিলাকে লগ পাবলৈ সময় পাইছে, ঠিক এনেকাহে মই বেছি আনন্দ পাইছে। মই দেশ লগা ফেমাছ চাইণ্টিষ্ট লগতে বেছি ঘণ্টা তাক কথা কৰিবলৈ সময় পাইছে, তাৰ খানকে শুনিবলৈ সময় পাইছে আৰু এইটো জানি কিনা বেছি খুচি হৈছে কি চাইন্স লগা ফিল্ডে ভাৰত বেছি চাইডফিনে ভাল কাম কৰি আছে। আমাৰ খান লগা চাইণ্টিষ্ট একদম ভাল কাম কৰি আছে। এতিয়া আমাৰ খান আগতে সময় আছে কি এইটো ইম্প্ৰুভমেণ্টকে সব মানুহ তাক কেনেকৈ পুঞ্জাব, প্ৰিন্সিপলছকে কেনেকৈ চলাব, লাভকে লেণ্ড লগতে কেনেকৈ মিলাব, একটা সময় হিচাপে লৈ কিনা আগে লৈ যাব লাগিব। কিমান নতুন কথা বি মই লগা আগতে আহিছে, মই এইটো ক'বলৈ পাৰে কি ওটো মই নিমিত্তে বেছি ইনস্পাইৰিং আৰু এডুকেটিভ বি থাকিছে। আৰু মই কিছুমান নজৱান চাইণ্টিষ্ট ইণ্টাৰেষ্ট পৰা কথা কৰা দেখিছে, তাৰ খান লগা চকুতে বেছি স্বপ্না থাকিয়াটো দেখি আছে। আৰু যেতিয়া মই যোৱাবাৰ মান কি বাতে কৈছিলে কি আমাৰ খান লগা ষ্টুডেণ্টছকে চায়েন্স পিনে যাব লাগে, এইটো মিটিং পাছতে মই কে লাগি আছে কি বেছি চান্স আছে, বেছি পচিবিলিটিছ আছে। মই আৰু এইটো কথাকে ৰিপিট কৰিবলৈ মন আছে, চব নজৱান ছাথী খান চায়েন্স পিনে ইণ্টাৰেষ্ট ল'বি। আমাৰ খান লগা এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ বি ষ্টুডেণ্টছ খানকে এনকাৰেজ কৰিবি। বেছি মানুহ খান পৰা মইকে চিঠি লিখি থাকে, থানে পৰা শ্ৰীমান পৰিমাল শ্বাহ পৰা মাই গভ ডট ইনতে মইকে এডুকেশ্যনেল ৰিফৰ্মছ কাৰণে লিখি কিনা আছে, স্কিল ডেভেলপমেণ্ট কাৰণে বি লিখি কিনা আছে। তামিলনাডু লগা চিদাম্বৰম পৰা শ্ৰীমান প্ৰকাশ ত্ৰিপাঠী পৰা প্ৰাইমেৰী এডুকেশ্যন কাৰণে ভাল টিচাৰ্ছ দিবলৈ আৰু এডুকেশ্যন পিনে আৰু বেছি ভাল কৰিব কাৰণে বি লিখিছে। মই এস্পেচিয়েলি মই লগা নজৱান ছাথী খানকে বি একটা কথা ক'বলৈ আছে। মই পৰা 15 আগষ্ট দিনতে ৰেড ফৰ্টে কৈছিলে কি নিচি গ্ৰেড লগা নকৰি নিমিত্তে ইণ্টাৰভিউ কিলে, আৰু যেতিয়া ইণ্টাৰভিউ কল আহে তো চব গৰীব পৰিবাৰ বিধৱা আমা কে ক'তে পৰা ৰেকমেণ্ডেশ্যন পাব, কোন লগা মদত পৰা নকৰি পাব, কোন লগা জেদ লাগিব নাজানে, কেনেকা কেনেকা কথা চলাই আজিকালি চব মানুহ পলাই। এইটো কাৰণে নিচে লগা পষ্টে কৰাপশ্যন থাকিয়া ৰিজনছ ইটো বি একটা আছে। আৰু 15 আগষ্টে মই এইটো বি কৈ আছে কি ইণ্টাৰভিউ লগা কষ্টম, আৰু 15 আগষ্টে মই এইটো বি কৈছে কি ইণ্টাৰভিউ লগা কাষ্টম পৰা এক কদম নিচেতে ফ্ৰীডম হ'ব লাগে। মইকে খুশি আছে কি ইমান কমটি সময় হৈছে 15 আগষ্ট থকাটো, হ'লে বি চৰকাৰ বেছি জলদি আগি যাই আছে, ইনফৰ্মেশ্যনছ পঠাই আছে, আৰু ছোট পষ্ট নিমিত্তে ইণ্টাৰভিউ নাথাকিবলৈ ফাইনেল ডিচিশ্যন বি পাছ হৈ যাবলৈ আছে। গৰীবকে ৰিকমেণ্ডেশ্যন কাৰণে পলাবলৈ নালাগিব, এক্সপ্লইটেশ্যন আৰু কৰাপশ্যন নাথাকিব। আজিকালি ভাৰতে দুনিয়া লগা কিছুমান দেশ পৰা ঘটনা আহি কিনে আছে, গাঁও নিমিত্তে নামিলীয়া আমা আৰু বাচ্চা খান মৰিয়া কাম কৰিবলৈ ওটো কাম লগা প্লান নিমিত্তে কল টু একশ্যন দুনিয়া লগা 24 দেশ মিলি কিনে ভাৰতে মিটিং কৰি আছে। আমেৰিকা পৰা ভাৰ দেশতে ইটো প্ৰগ্ৰাম থাকিয়া পইলাবাৰ আছে। আৰু ইটো কথা সঁচা আছে কি আমাৰ খান লগা দেশতে সদায় চাল 50,000 আমা আৰু 13 লাখ বাচ্চা খান জনম হোৱা সময়তে নহ'লে বা জনম হোৱাৰ লগতে মৰি যায়, এইটো চিন্তা আৰু ভয় এটা আছে। ইম্প্ৰুভমেণ্টছটো বেছি হৈছে, ভাৰতে এইটো কাম নিমিত্তে আলাগ আলাগ দেশ খান পৰা বাধাই আহি আছে, হ'লে বি যিমান আমা আৰু বাচ্চা মৰি আছে এতিয়া এইটো বি কমটি নহয়। যেনেকা আমাৰ খান লগা দেশতে পলিঅ' পৰা ফ্ৰী হৈছে, ঠিক এনেকা আমা আৰু বাচ্চা মৰি যোৱাটো টিটেনাছ পৰা বি ফ্ৰী হৈছে। দুনিয়া পৰাই এইটোকে মানি লৈছে, হ'লে বি এতিয়া বি আমাৰ খান আমা আৰু জৱান বাচ্চা খানকে বাচাবলৈ আছে। ভাই বৈনী খান, আজিকালি ডেংগু লগা বেছি খবৰ আহিছে, এইটো কথা সঁচা আছে কি ডেংগু খতৰনাক আছে, হ'লে বি এইটোৰ পৰা বাচিবলৈ বেছি চেষ্টা আছে। মই যোনটো স্বচ্ছ ভাৰত লগা কথা কৈ আছে ওটোৰ লগতে চিধা চিধা জুৰি কিনে আছে, টিভি আৰু নিউজ পেপাৰ্ছতে চব মানুহ এডভাৰটাইজমেণ্ট দিখে, হ'লে বি আমাৰ খান ধ্যান নকৰে, ঘৰতে ছোট ছোট কামতে চাফা কৰিয়া চাফা পানী ৰাখিয়া বি বেছি তাৰিকা আছে, এইটো কথা ওপৰে মানু খানকে পুৰা পুৰি শিক্ষা দি আছে। হলিবি এইটোতে হলিবি এইটোতে বি আমাৰ খান ধ্যান নকৰে আৰু আমাৰ খান ভাৱনা কৰিয়া আৰু আমাৰ খান ভাৱনা কৰে কি আমাৰ খান ভাল ঘৰতে থাকে আৰু আমাৰ খান ভাৱনা কৰে আমাৰ খান ভাল ঘৰতে থাকে ঠিক ঠাক থাকি আছে হলিবি আৰু আমাৰ খান ভাৱনা কৰে কি আমাৰ খান ভাল ঘৰতে থাকে ঠিক ঠাক থাকে আছে হলে য'তে ত'তে পানী জমা হৈ যা খানকে ধ্যান না দি কিনা আমাৰ খান না জানে কিনা এইটো পৰা ডেংগুকে ইনভিটেশ্যন দি আছে। জীৱন বেছি কিমতি আছে পুৰা দেশতে 514টা নিচিনা চেণ্টাৰ্ছতে ডেংগু লগা ফ্ৰী ট্ৰিটমেণ্ট লগা কৰি আছে। সময়তে টেষ্ট কৰি আহে জীৱনকে বচাবলৈ ঠিক উপায় আছে। এইটোতেও আপোনাৰ খান মিলি কিনা মদত কৰিয়াটো চব পৰা জৰুৰী আছে আৰু চাফ চাফাইকে চব পৰা বেছি ইম্পৰ্টেঞ্চ দিব লাগিব। আজিকালি লগা দিনতে আমাৰ খান লগা দেশতে ৰক্ষা বান্ধন পৰা দিৱালী তাক ফেষ্টিভেলহে ফেষ্টিভেল আছে। আমাৰ খান লগা চব ফেষ্টিভেলকে চাফাই লগতে মিলাই লৈ এইটোতহে আমাৰ খান লগা নিয়ম হৈ যাব। মই মৰম কৰা দেশ মানুহবিলাক আজি মই আপোনাৰ খানকে একটা খুশি লগা খবৰ জনাই দিবলৈ আছে। মই এইটো কৈ থাকি আমাৰ খান চব দেশ নিমিত্তে জীৱন দিয়া লগা গুড লাক নাপাব হ'লে বি দেশ নিমিত্তে জীৱন লগা বলে লাকটো পাই কিনা আছে। আমাৰ খান লগা দেশ লগা দুইটা জৱান মানুহ ডাক্তৰ হিতেন্দ্ৰ মহাজন আৰু ডাক্তৰ মহেন্দ্ৰ মহাজন মহাৰাষ্ট্ৰ লগা নাছিকতে থকা দাদা ভাই লগা মনতে ভাৰত লগা আদিবাসী খান লগা সেৱা কৰিবলৈ একদম মন থাকে। এইটো দুইটা দাদা ভাইৰ পৰা ভাৰত লগা প্ৰাইড উঠাই দিছে। আমেৰিকাতে ৰেচ এক্ৰছ আমেৰিকা একটা চাইকেল ৰেচ থাকে, বেছি দিগদাৰী থাকে, 4,800 কিলোমিটাৰ নিচিনা লম্বা ৰাস্তা থাকে। এইটো চাল দুইটা দাদা ভাইহে ৰেচ জিতিছে, ভাৰত লগা নাম উঠাই দিছে। মই তাৰ দুইজন দাদা ভাইকে বেছি গ্ৰীটিংছ আৰু বাধাই দি আছে। হ'লে বি চব পৰা খুচি লগা কথাটো তাৰ খান লগা এইটো চব কেম্পেইনছ টীম ইণ্ডিয়া ভিজন ফৰ ট্ৰাইবেল আদিবাসী খান নিমিত্তে চাব দেশকে আগে লৈ যাবলৈ চব মানুহ কেনেকা কচিয়াছ কৰিব আছে চাব দেশকে আগে লৈ যাবলৈ চব মানুহ কেনেকা কচিয়াছ কৰি আছে আৰু এনেকা কৰিয়া কথা খান শুনিলে আমাৰ খান লগা চীনা ওপৰতে হৈ যায়। কেতিয়াবা আমি খান পাৰ্চেপশ্যন নিমিত্তে আমাৰ খান লাগা নজৱান মানুহ খান ওপৰতে বেছি আগে কৰি দি যায় আৰু পুৰণা জামানা লগা মানুহ খান ভাবি কি নতুন জামানা লগা মানুহ একো নাজানে। হ'লে বি নতুন জামানা লগা নজৱান মানুহ খান নিমিত্তে মই লগা ভাৱনা আলাক আছে। কেতিয়াবা বাৰ কেতিয়াবা তাৰ খান লগতে কথা কৰিছে কি শিকিবলৈ পায় মই কিমান এনেকা নজৱান মানুহ খানকে দেখি আছে। কেতিয়াবা শিকিবলৈ পায় মই কিমান এনেকা নজৱান মানুহ খানকে দেখি কিনা আছে যোনহে কৈ মই ফাষ্টিং আছে ছানডে অন চাইকেল আৰু কোনোবা কৈ মইতো সপ্তাহতে একদিন চাইকেল দে ৰাখি কিনা আছে। মই লগা গাঁও আৰু এনভাইৰমেণ্ট নিমিত্তে বি ভাল থাকে। আজিকালি আমাৰ খান লগা দেশতে বি চাইকেল বেছি টাউনতে বেৰাই আৰু চাইকেলকে প্ৰমোট কৰিয়া বি বেছি আছে। হ'লে বি এইটো এনভাইৰমেণ্টকে বচাবলৈ আৰু গাঁও ভাল কৰিবলৈ বেছি ভাল কোচিছ আছে। আজি যেতিয়া মই লগা দেশ লগা দুইটা নজৱান মানুহ খান পৰা আমেৰিকাতে ভাৰত লগা জান ধন খাৰা কৰি দিছে মই আজি মহাৰাষ্ট্ৰ চৰকাৰকে বাধাই দিবলৈ মন আছে। বাবা চাহেব আম্বেদকাৰ মুম্বাই লগা ইণ্ডু মিল লগা মাটিতে তাৰ লগা মেমৰিয়েল বনাবলৈ বেছি চাল পৰা এইটো কথা এনেকাহে আছে। মহাৰাষ্ট্ৰ লগা নায়া চৰকাৰ পৰা এইটো কামকে পূৰা কৰিছে আৰু এতিয়া তাতে বাবা চাহেব আম্বেদকাৰ লগা মেমৰিয়েল বনাব যোনটোহে আমি খানকে দালিত আৰু দুখতে থাকিয়া খান নিমিতে কাম করবলে ইন্সপায়ার করে থাকিব। হইলেবি লন্ডনতে ডাক্তর বাবা সাহেব আম্বেদকর যোটে থাকে সালে দশ কিং হেনরি রোড উডঘরবি মানু কিনে লৈছে। মহারাষ্ট্র সরকারকে বাবা সাহেব আম্বেদকরকে ইমান অনার দিয়া নিমিতে বিবিসি সালাম করে আছে। মই মরম করিয়া ভাই বৈনীবিলাক আহিয়া মান কি বাত আগতে আপুনি খান আপনার খান লাগা ভাবনা মইকে জি হইলেবি কবি কিলে মানে মই লাগা বিশ্বাস আছে কি ডেমোক্রেসিতে সব মানু লাগা কন্ট্রিবিউশন পরা চুলে এক সাথ মিলি কিনা কাম করিলে দেশ আগে বাড়িব পারিব। মই আপনার খানকে বেশি বেশি শুভকামনা দিয়ে আছে। বেশি বেশি ধন্যবাদ।